দিন। বেলিয়ার আঞ্চলিক বাতৰি পঢ়িছো গায়ত্রী শর্মা চক্রবর্তী। লোকসভা নির্বাচনের তৃতীয় পর্যায়ের প্রচার অভিযানের কালি অন্তিম দিন হওয়ার পরিপ্রেক্ষিতত সকল রাজনৈতিক দল আর প্রার্থীর নির্বাচনী প্রচার তুঙ্গত উঠিছে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজ বরপেটা সমষ্টির মিত্রজোটর প্রার্থী ফণীভূষণ চৌধুরীর সমর্থনত বঙ্গাইগাঁও প্রচার চালায়। নির্বাচনী সভাত ভাষণ দিয়ে মুখ্যমন্ত্রী ডক্টর শর্মায় কয় যে প্রধানমন্ত্রী নরেন্দ্র মোদীর প্রচেষ্টাত উগ্রবাদী সমস্যার সমাধান হওয়াত রাজ্যখনত বিগত তিন বছর কোনো ধরনের হিংসাত্মক ঘটনা সংঘটিত হওয়া নাই। মহিলাসকলের স্বাস্থ্য প্রতি বিজেপি নেতৃত্বাধীন সরকারখনে বিশেষ গুরুত্ব আরোপ করা বলে দাবি করে মুখ্যমন্ত্রী ডক্টর শর্মায় কয় যে মহিলাসকলের জরায়ুর কর্কট রোগের বিনামূল্যীয় প্রতিষেধক প্রদানের প্রধানমন্ত্রী নরেন্দ্র মোদী বিশেষ পদক্ষেপ গ্রহণ করেছে। 2025 চনত বঙাইগাঁওবাসী রাইজে বঙাইগাঁওৰ নির্মীয়মান চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসা সেৱা লাভ কৰিব বুলি দাবী কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উন্নয়নমূলক আঁচনিসমূহৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী জিলাৰ চামতা বালিপথাৰতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কোকৰাঝাৰ লোকসভা সমষ্টিটো নিৰ্বাচনী প্ৰচাৰলৈ মাত্ৰ এটা দিন বাকী থকা অৱস্থাত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। লোকসভা সমষ্টিটোৰ অন্তৰ্গত ছিডলি চিৰাং বিধানসভা সমষ্টিৰ মিলিবাৰীত এম ডি এৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰচাৰ চলায়। মন্ত্ৰীগৰাকীয়ে বিৰোধী দল কংগ্ৰেছৰ লগতে বি টি চিত 17 বছৰ শাসন কৰা হাগ্ৰামা মহিলাৰীৰ শাসনকালত তীব্ৰ সমালোচনা কৰে। ইয়াৰ বিপৰীতে বিজেপি আৰু ইউ পি পি এল মিত্ৰজোঁটৰ শাসনকালত অঞ্চলটোত জনসাধাৰণে শান্তিৰে জীৱন যাপন কৰিব পাৰিছে বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু সাংসদ ৰণগৌৰ নাৰ্জেৰীয়েও আজি কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ চিৰাং দুৱাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। আনহাতে মন্ত্ৰী সঞ্জয় কিষাণে বাক্সাৰ বাঁহবাৰীত আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ধুবুৰী লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাৱেদা ইছলামৰ সমৰ্থনত আজি গোৱালপাৰা চহৰত এটা বাইক ৰেলী উলিওৱা হয়। গোৱালতলী বলধমাৰী খেলপথাৰৰ পৰা উলিওৱা বাইক ৰেলীটোৱে গোৱালপাৰা চহৰৰ 19টা ৱাৰ্ড পৰিভ্ৰমণ কৰে। আনহাতে বিধায়ক আমিনুল ইছলামে আজি ধুবুৰীৰ ইউডিএফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমানৰ সমৰ্থনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলখনত মানকাছৰ বিধায়কগৰাকীয়ে শাসক পক্ষৰ লগতে কংগ্ৰেছ দলৰ সংখ্যালঘু বিৰোধী স্থিতিৰ তীব্ৰ সমালোচনা কৰে। বৰপেটা জিলাত মন্দিয়াত আজি ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী তথা ইউডিএফৰ সভাপতি বদৰুদ্দিন আজমানে এখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ দলে তীব্ৰ সমালোচনা কৰি প্ৰাৰ্থীগৰাকীয়ে কয় যে দলটোৱে সংখ্যালঘুসকলক কেৱল ভোট বেংক হিচাপেহে ব্যৱহাৰ কৰিছে। 7 মে'ত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে 4টা সমষ্টিৰ অন্তৰ্গত জিলা প্ৰশাসনসমূহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। গোৱালপাৰা জিলাৰ 910টা কেন্দ্ৰত ভোটগ্ৰহণৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে। আনহাতে আটাইকেইখন জিলাতে কাইলৈ বিয়লি 5 বজাৰ পৰা ভোটগ্ৰহণৰ দিনা বিয়লি 5 বজা পৰ্যন্ত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। ভোটগ্ৰহণৰ বাবে জিলাখনক 113টা ছেক্টৰত ভাগ কৰা হৈছে। নিৰ্বাচন পৰিচালনাৰ বাবে নিয়োগ কৰা মাণ্ডলিক বিষয়া, অসামৰিক ছেক্টৰ বিষয়া আৰু গোৱালপাৰা আৰক্ষী ছেক্টৰ বিষয়াসকলৰ লগত জিলা প্ৰশাসনে কালি বিয়লি নিৰ্বাচনৰ চূড়ান্ত প্ৰস্তুতি সন্দৰ্ভত এখন সভা অনুষ্ঠিত কৰে। ইফালে দক্ষিণ শালপাৰা মানকাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত হাতশিঙিমাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি জিলাখনৰ নিৰ্বাচনী দায়িত্বত নিয়োজিত 400+ বুথ পৰ্যায়ৰ বিষয়াক প্ৰশিক্ষণ দিয়া হয়। আনহাতে কোকৰাঝাৰ জিলাতো জিলা প্ৰশাসনে শেষ পৰ্যায়ৰ ভোটাৰসকলক সজাগৰ লক্ষ্যৰে সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰিছে। ই ভি এমৰ ব্যৱহাৰ সন্দৰ্ভত ভোটাৰসকলক নিৰ্দেশনা প্ৰদান কৰাৰ লগতে এই কাৰ্যসূচীত দুৰ্গম অঞ্চলৰ ভোটাৰসকলক ভোটদানৰ বাবে উৎসাহিত কৰা হয়। নিৰ্বাচনী কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত আজি গোৱালপাৰা নিৰ্বাচনী জিলাত এগৰাকী ছাত্ৰ বিষয়াক নিলম্বন কৰা হয়। ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জলেশ্বৰ বিধানসভা সমষ্টিৰ তৰংগাপুৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ছাত্ৰ বিষয়া হিচাপে কৰ্মৰত চন্দন দাস নামৰ বিষয়াগৰাকীক আজি নিলম্বিত কৰা হয়। জিলা নিৰ্বাচনী বিষয়া খনীন্দ্ৰ চৌধুৰী আজি এটা নিৰ্দেশযোগে বিষয়াগৰাকীক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰে।